এই লাচিত ফুকন কবিতাটোত লাচিতৰ যিটো দেশপ্ৰেম, যি বীৰত্ব, যি স্বদেশ অনুৰাগ আমাৰ কাৰণে এটা ডাঙৰ আদৰ্শ। আৰু আদৰ্শ বুলি আমি আকৌ কৈ থাকিলেই নহ'ব, তাক আমি কি কৰিব লাগিব, অনুসৰণ কৰিব লাগিব। বুজি পাইছেনে? শংকৰদেৱৰ কথা কৈ থাকিলেই হ'ব জানো, যদি আদৰ্শ পালন নকৰোঁ, আদৰ্শ কথা ক'লেই নহ'ব। লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যিক কথা কৈ থাকিলে হ'ব নেকি, যদি আমি কোনো সাহিত্য চৰ্চা নকৰোঁ, হ'বনে বাৰু? জ্যোতি বিষ্ণুৰ কথা আমি কৈ থাকিলে হ'ব নেকি, একো যদি আদৰ্শ পালন নকৰোঁ? ভূপেন হাজৰিকাৰ গীতৰ কথা আমি বিশ্লেষণ কৰি থাকিলে হ'ব নেকি, সেই গীতৰ যিটো তাৎপৰ্য, সেই গীতে আমাক কি দিব বিচাৰিছে, সেইখিনি যদি উপলব্ধি নকৰোঁ, জীৱনৰ গতিপথত যদি আমি আমাৰ জীৱনৰ কাৰ্যবিলাকত নলগাওঁ, কামত আহিবনে সেই পঢ়া কৰা গোৱা মেলাৰ কিবা অৰ্থ থাকিবনে? বাৰু একো নাথাকে। যা হওক, আমাৰ দেৱকান্ত বৰুৱাৰ যিটো লাচিত ফুকন, তাত কেইটামান কথা আমি বিশেষ গুৰুত্ব দিব লাগিব। ইয়াত আমাৰ কবিয়ে যে বীৰসকলৰ বীৰত্ব আৰু ত্যাগৰ জয়গান গাই স্বাৰ্থপূৰ্ণ কৃত্ৰিম দেশপ্ৰেমক ব্যংগ কৰিবলৈ যেন কবিতাটো লিখিছে, তেনেকৈ এটা ভাৱ ব্যঞ্জিত হৈ আছে। আমি বৰ বীৰত্বৰ কথা কৈ থাকিলেই নহ'ব, জয়গান গাই থাকিলেই নহ'ব, যদি তাত আমি দেখিবলৈ পাওঁ কৃত্ৰিমতা। আজি কথাত কৃত্ৰিমতা, কাৰ্যত কৃত্ৰিমতা, কিন্তু লাচিতৰ সেই কৃত্ৰিমতা নাছিল। যি কৰিছিল সঁচাকৈ দেশপ্ৰেমৰ ভাৱ তেখেতৰ শৰীৰত আছিল, তেজত আছিল আৰু দেখুৱাইছিল। আৰু এটা কথা আমি মনত ৰাখিব লাগিব যে এই কবিতাটো পঢ়ি আমি এইটো বুজিব লাগিব যে কবিয়ে আমাক বিচাৰিছে এজন লাচিতৰ দৰে দেশপ্ৰেমিক হ'বলৈ। লাচিত কেনেকুৱা আছিল তেওঁৰ বিষয়ে আমি পঢ়িব লাগিব, তেতিয়াহে আমি জানিম। আৰু দেৱকান্ত বৰুৱাই উল্লেখ কৰিছে যে যিজন মানুহৰ অন্তৰত অতীত ঐতিহ্যৰ প্ৰতি সন্মানৰ ভাৱ আছে, তেনে লোকজনকহে আমি দেশপ্ৰেম যে আছে ক'ব পাৰোঁ। যিজন মানুহৰ অন্তৰত অতীত ঐতিহ্যৰ প্ৰতি সন্মানৰ ভাৱ আছে, আমি দেখি আছোঁ যে এচাম মুখা পিন্ধা দুৰ্নীতিপৰায়ণ নেতাৰ কপটতাৰ ভণ্ডামী আজিৰ সমাজত চলি আছে, হয়নে? দেখুৱাই দেশপ্ৰেমী, কিন্তু তেওঁ এজন মুখা পিন্ধা দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰীহে যে নেতা আমি বুজিব পাৰোঁ। বুজি পাইছানে? আৰু এই যে আমাৰ বৰ্তমানত এচাম ভণ্ডামী বা দুৰ্নীতিপৰায়ণ নেতা ওলাইছে আমি দেখা পাইছোঁ, আৰু আমাৰ কবি দেৱকান্ত বৰুৱায়ো কবিতাটোৰ মাজে আমাক দেখুৱাবলৈ গৈছে যে এইচাম আচলতে মুখা পিন্ধা দুৰ্নীতিপৰায়ণহে দেশ নেতা, প্ৰকৃত দেশ নেতা নহয়। লাচিতে নিজৰ মোমায়েকক দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কি কৰিছিল মোমায়েকক থাকি পেলাইছিল। আমাৰ দেশতকৈ মোৰ কি ল'ৰা ছোৱালীকেইটা ডাঙৰ, গতিকে মোৰ পত্নীজনী ডাঙৰ, মোৰ সৰু ছোৱালীকেইটা ডাঙৰ, গতিকে কি কৰে আমাৰ ভণ্ড পপতীয়া দুৰ্নীতিপৰায়ণ অস্তাচাৰী নেতাই কি কৰে সেই মিতি কুটুম বংশ পৰিয়াল নিজৰ ঘৈণীয়েককে আদি কৰি ল'ৰা ছোৱালীক পুহিবৰ কাৰণে কিমান টকা লাগে, কিন্তু বহুত যেন টকাৰ প্ৰয়োজন হয়, গতিকে সমাজখনক কি কৰিছে লুণ্ঠন কৰিছে। কৰিছেনে নাই? কোনোৱে জাতি খেলি, কোনোৱে ধৰ্ম খেলি, কোনোৱে ভাষা খেলি, হে ইমান কিমান তুমি দেখিছানে নাই এতিয়া কিমান নেতা। এই নেতাবিলাকে যদি সঁচাকৈ দেশখনক ভাল পালেহেঁতেন দেশৰ এনেকুৱা দুৰৱস্থা হয়নে হয়? এখন গাঁৱতে তুমি চোৱাচোন কিমানটা ক্লাব আছে, কিমান উন্নত কেনেকুৱা উন্নয়ন কমিটি আছে, তেওঁলোকে গাঁওখনৰ কি উন্নতি কৰিছে বাৰু, কিমান উন্নতি কৰিছে। আজি আমাৰ অসমখনত তুমি চিন্তা কৰা কিমান কবি তোমাৰ, হে কিমান কবি, আগত কেইজন কবি আছিল, এই কবিসকলৰ মাজত ভাল যে কবি নাই সেইটো ক'বলৈ যোৱা নাই, কিন্তু কথা হ'ল ইমান মানে দেশপ্ৰেমৰ কথা ক'ব তেওঁলোকে তেওঁলোকৰ কবিতাৰ মাজে, কিন্তু ক'লেই হ'বনে, কাৰ্যত সেইবিলাক ৰূপায়িত হ'ব লাগিব হয়নে? গামোচা গামোচা পিন্ধাৰ কোপ তুমি, গামোচা পিন্ধোৱাৰ কোপ তুমি কিমান দেখিবা, হে কিন্তু সেই গামোচাখনক সিহঁতে সন্মান কৰিব জানিব পাৰিব লাগিব। গতিকে অতি দুখৰ কথা হৈছে যে নেতা ভৰি পৰিছে কিন্তু দেশৰ উন্নতি নাই, সমাজৰ উন্নতি নাই। দেশ কি কৈছোঁ মই যে নেতা ভৰি পৰিছে, আগত নেতা ভৰি পৰা নাছিল দেশত, অসমতে হওক বেলেগতে হওক, যি দুই চাৰিজন নেতা ওলাইছিল তেওঁলোকেই দেশৰ উন্নতি কৰিছিল, আৰু এতিয়া হে দলবিলাকততো নেতাই নেতা, এই বিজেপি, এই কংগ্ৰেছ, এই UDF, এই গণপৰিষদ, এই কত কিমান, তাৰ বাহিৰেতো তোমাৰ কত কিমান এইবিলাক হে NGO কিমান কমিটি, হে চোৱাচোন হিচাপ কৰা এই গাঁওখনত যিমান কেইটা সংস্থা বা ক্লাব আছে, হে প্ৰত্যেকে ওলাই আহকচোন গাঁওখনৰ উন্নয়নৰ কাৰণে, হে কিন্তু সেই ফুলজাৰি মাৰিবৰ কাৰণে আমাৰ মিটিংবিলাক পাতে আৰু হৈ গ'ল। আৰু চৰকাৰৰ পৰা যদি কিবা সহায় এটা পাইছে সেইটো সহায় লৈছে আৰু, হে নিজৰ কামত কিছু আৰু দেখা চাৰ কিছু খৰচ কৰিছে হয়নে? গতিকে কি দেশৰ উন্নতি হ'ব, খুব লাজ লগা কথা কবিয়ে অন্তঃকৰণেৰে উপলব্ধি কৰিছে যে দেশত ৰঘুমলাৰ দৰে দেশপ্ৰেমিকে অসমৰ আকাশ বতাহ মুখৰিত কৰিছে। ৰঘুমলা বুজি পোৱানে? ৰঘুমলা এই গছবিলাকত কিবা মানে এই হালধীয়া লতাজাত আজিকালি আমি গছত তেনেকৈ দেখা নাপাওঁ, আগত আছিলে সি তাৰমানে বগৰী গছত বেছি বগাই একেবাৰে মাৰি পেলোৱাৰ দৰে আৰু সিয়েই গোটেই ৰাজত্ব চলাই, হে ৰঘুমলা। গতিকে ৰঘুমলাৰ দৰে মই অলপ আগত যিখিনি কথা ক'লোঁ সেইখিনি আৰু মানে দেশপ্ৰেমিক ৰঘুমলাৰ দৰে ভৰি পৰিছে সেই কোৱা কথাখিনি, কিন্তু দেশৰ জনগণৰ উন্নতি কিমান কৰিছে আমি জনগণে দেখা পাই আছোঁ। এনে স্বাৰ্থান্বেষী লোকসকলৰ চকুৰ আগতে, হে তাৰমানে কি তেওঁৰ চকুৰ আগতে এইবিলাক দেখা পাইছে, হে আৰু দেখি আমাৰ দেৱকান্ত বৰুৱাই লাচিতৰ দৰে প্ৰকৃত দেশপ্ৰেমিকৰ অভাৱ বাৰুকৈ উপলব্ধি কৰিছে। সেই লাচিতৰ দৰে যদি আমাৰ অসমখনত দহজন মানুহ সঁচা দেশপ্ৰেমিক ওলালহেঁতেন, হে আজি দেশৰ যি দুৰৱস্থা নিশ্চয় এনেকুৱা নহ'লহেঁতেন। গতিকে সঁচা দেশপ্ৰেমিক আমি হ'ব পাৰিব। এতিয়া আজি চাৰে এটা কৰিব
দিছে নাই, স্যার উপকারী হয়ে পড়া নাই।